এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি খাই খাই বাতৰিসমূহত আছে। তিনিচুকীয়াত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত 14,301 আত্মসহায়ক গোটৰ হিতাধিকাৰীক মুখ্যমন্ত্ৰী চেক প্ৰদান। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত চলিত মাহতে দিল্লীত ছিংগাপুৰৰ উচ্চায়ুক্তক সাক্ষাৎ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ তীব্ৰ ভাবুকি। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ খহনীয়াত ক্ষতিগ্ৰস্ত স্থান পৰিদৰ্শন। ধাতৱীয় জৈৱিক পৰিকাঠামোৰ বিকাশৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান আৰু অষ্ট্ৰেলিয়াৰ তিনিগৰাকী বিজ্ঞানীলৈ 2025 বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা। আৰু ICC এদিনীয়া মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি অষ্ট্ৰেলিয়াৰ পাকিস্তানক জয়ৰ বাবে 222 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। নমস্কাৰ, বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া আৰু মোৰ সৈতে আছে অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি তিনিচুকীয়াত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত 14,301 আত্মসহায়ক গোটৰ হিতাধিকাৰীক চেক প্ৰদান কৰে। ইয়াৰ ভিতৰত গ্ৰামাঞ্চলৰ 10,654 আৰু নগৰাঞ্চলৰ 3,647 হিতাধিকাৰী আছে।
আজি আমাৰ তিনিচুকীয়া জিলাৰ তিনিচুকীয়া বিধানসভা সমষ্টিত মহিলা উদ্যমিতা আঁচনি ধন বিতৰণ হ'ল। ইয়াৰ আগতে আমি মাৰ্ঘেৰিটা সমষ্টিত এই আঁচনি ধন বিতৰণ কৰিছিলোঁ। নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত আমি তিনিচুকীয়া জিলাৰ বাকীকেইটা সমষ্টিতো এই আঁচনি ধন বিতৰণ কৰিছিলোঁ।
এই উপলক্ষে আজি কেহাং চাহ বাগিচাৰ টিংৰাই ক্লাব খেলপথাৰত আয়োজিত সভাত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে নাৰী শক্তিক ঔদ্যোগিকৰণৰ দিশত সবল কৰি তোলাৰ লক্ষ্যৰে চৰকাৰে বিভিন্ন প্ৰচেষ্টা গ্ৰহণ কৰিছে। তেওঁ কয় যে ৰাজ্যৰ 40,00,000 মহিলাৰ ভিতৰত 8,00,000 মহিলাক ইতিমধ্যে লাখপতি বাইদেউলৈ উন্নীত কৰা হৈছে। ৰাজ্য চৰকাৰে আত্মসহায়ক গোটৰ 40,00,000 সদস্যাৰ প্ৰত্যেককে লাখপতি বাইদেউলৈ উন্নীত কৰাৰ প্ৰচেষ্টা চলোৱাৰ উপৰি এই ক্ষেত্ৰত 3 বছৰীয়া পৰিকল্পনা হাতত লৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। আজিৰ অনুষ্ঠানত মন্ত্ৰী বিমল বৰা, ৰূপেশ গোৱালা, বিধায়ক সঞ্জয় কিষাণ, ভাস্কৰ শৰ্মা, অসম ৰাজ্যিক জীৱিকা অভিযানৰ মিছন সঞ্চালক কুন্তলমণি শৰ্মাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইপিনে মুখ্যমন্ত্ৰীৰ উজনি অসম ভ্ৰমণৰ সময়তে জনজাতিকৰণৰ দাবীত চাহ জনগোষ্ঠীৰ লোকসকলে বিশাল প্ৰতিবাদী কাৰ্যসূচী উলিওৱা সন্দৰ্ভত সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত ডঃ শৰ্মাই কয় যে এই দাবী হৈছে তেওঁলোকৰ ন্যায্য দাবী আৰু এই প্ৰতিবাদৰ প্ৰতি চৰকাৰৰো সমৰ্থন আছে।
প্ৰতিবাদ হোৱাটো উচিত আৰু ন্যায্য দাবী মানুহে আন্দোলন কৰিব আৰু এই আন্দোলনটো জনজাতিকৰণৰ কাৰণে আৰু বিজেপিৰো তাত সমৰ্থন আছে। আমাৰ দলৰ সদস্যসকলো আন্দোলনত আহিব, এই আন্দোলনত বিজেপিও জড়িত আছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে তিনিচুকীয়া জিলাৰ নৱনিৰ্মিত আৱৰ্ত ভৱন চৌহদত এটি গছ পুলি ৰোপণ কৰে। ডঃ শৰ্মাই আজি ডিব্ৰুগড় জিলাত এটা স্বয়ংক্ৰিয় যান বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰ মুকলি কৰে। 12 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই পৰীক্ষণ কেন্দ্ৰটো মুকলি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই কেন্দ্ৰটোৱে পথ দুৰ্ঘটনা হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। কেন্দ্ৰটোত প্ৰতি ঘণ্টা 10খনকৈ গাড়ীৰ উপযোগিতা পৰীক্ষা কৰা হ'ব। ডিব্ৰুগড়ৰ এই কেন্দ্ৰটোৱে জিলাখনৰ লগতে তিনিচুকীয়া আৰু ধেমাজি জিলাৰ যান বাহন উপযোগিতাৰ দ্ৰুত পৰীক্ষণ প্ৰক্ৰিয়া সম্পন্ন কৰাত সহায় কৰিব। শেহতীয়াকৈ বিশ্বনাথ আৰু যোৰহাট জিলাত স্বয়ংক্ৰিয় যান বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰ মুকলি কৰা হয়। পৰৱৰ্তী সময়ত বৰপেটা, মঙলদৈ আৰু বদৰপুৰত এনে কেন্দ্ৰ স্থাপনৰ পৰিকল্পনা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চলিত মাহতে দিল্লীত ছিংগাপুৰৰ উচ্চায়ুক্তক সাক্ষাৎ কৰিব বুলি আজি ডিব্ৰুগড়ত প্ৰকাশ কৰে। এই ঘটনাৰ তদন্তৰ বাবে ছিংগাপুৰ আৰক্ষীৰ সহায় বিচাৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে এই ঘটনাৰ ন্যায় প্ৰদানৰ বাবে অসম চৰকাৰ বদ্ধপৰিকৰ বুলিও উল্লেখ কৰে।
জুবিন গাৰ্গৰ গোটেই ঘটনাটোত আমি ন্যায় প্ৰদান কৰিবলৈ বদ্ধপৰিকৰ আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি কাকো ৰেহাই নিদিয়া এটাৰ পিছত এটাকৈ গ্ৰেপ্তাৰ কৰিছো। ছিংগাপুৰৰ লোকসকল নহা বাবে আমাৰ কিছু সমস্যা হৈছে, কিন্তু তেওঁলোককো আমি কেনেকে আনিব পাৰো তাৰ ব্যৱস্থা আমি কৰি আছো। নিশ্চিতভাৱে আমি ন্যায় প্ৰদান কৰিম। সাধাৰণতে আমি 3 মাহ আমাক সময় দিয়া হয়, নিৰ্ধাৰিত সময়ৰ ভিতৰতে আমি চাৰ্জশ্বীট দিবলৈ চেষ্টা কৰিম। কোনো দেশৰ আৰক্ষী আন এখন দেশত যাবৰ কাৰণে কোনো চৰকাৰে ভিছা নিদিয়ে, কিন্তু ছিংগাপুৰ আৰক্ষী আমাক সহায় কৰিব বুলি আমি নিশ্চিত। মই অক্টোবৰ মাহত ছিংগাপুৰৰ এম্বেচাডৰক সাক্ষাৎ কৰিম দিল্লীত, আৰু অসম আৰু ছিংগাপুৰৰ যি সম্পৰ্ক আছে তাৰ পৰা মই নিশ্চিত যে ছিংগাপুৰ আৰক্ষীৰ পৰা আমি সহায় পাম।
ইপিনে বিশেষ তদন্তকাৰী গোটে আজি শিল্পীগৰাকীৰ সম্বন্ধীয় ভাতৃ তথা বকো সমজিলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰে। বিশেষ তদন্তকাৰী গোটে আজি সন্দীপন গাৰ্গক 14 দিনৰ জিম্মাত বিচাৰি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। অৱশ্যে আদালতে 7 দিনৰ বাবে সন্দীপনক তদন্তকাৰী গোটৰ জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেললৈ জুবিন গাৰ্গৰ সৈতে তেওঁ একেলগে যোৱাৰ উপৰি ছিংগাপুৰৰ সাগৰত জুবিন গাৰ্গে সাঁতোৰাৰ সময়তো তেওঁ সেই স্থানত উপস্থিত আছিল। সেই সূত্ৰে বিশেষ তদন্তকাৰী গোটে সন্দীপন গাৰ্গক যোৱা কেইবাদিনো ধৰি সোধা পোছাৰ অন্তত আজি তেওঁ গ্ৰেপ্তাৰ কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সংক্ৰান্তত এতিয়ালৈকে 5 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইপিনে কণ্ঠশিল্পী মানস ৰবিনক আজি উলুবাৰীৰ CID কাৰ্যালয়ত বিশেষ তদন্তকাৰী গোটে সোধা পোছা কৰে। শিল্পীগৰাকীয়ে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত তেওঁৰ হাতত থকা প্ৰমাণ বিশেষ তদন্তকাৰী গোটক অৰ্পণ কৰে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। ছিংগাপুৰত এই ঘটনাৰ সময়ত উপস্থিত থকা প্ৰৱাসী অসমীয়া ৰূপকমল কলিতাক আজি আৰক্ষীয়ে দ্বিতীয় দিনৰ বাবে সোধা পোছা কৰে। ৰাজ্য চৰকাৰৰ আহান মৰ্মে কালি তেওঁ গুৱাহাটীত CID কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছত প্ৰায় 6 ঘণ্টা ধৰি তেওঁক সোধা পোছা কৰা হৈছিল। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়া ৱেভৰ 411.5, 299.9 মিটাৰ, FM বেণ্ডৰ 101.6 MHz শুনিছে। মধ্য অসম আৰু পাৰ্বত্য জিলা দুখনৰ শ্ৰোতাসকলে আমাৰ এই বাতৰি FM বেণ্ডৰ 102.7 MHz আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা, 102 MHz আকাশবাণী হাফলং কেন্দ্ৰৰ পৰা, 100.9 MHz আকাশবাণী ডিফু কেন্দ্ৰৰ পৰা, 101.5 MHz লামডিং, 100.6 MHz বকলীয়া আৰু 102.1 MHz হৰিহজান ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমিঙৰ লগতে নিউজ অন AIR এপতো শুনিব পাৰে। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছে। নগৰখনৰ ফুলবাগানৰ সমীপৰ সুৰক্ষা বান্ধৰ নিচেই কাষতে হোৱা খহনীয়াত কালি এটা যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ লগতে কাছাৰীঘাটৰ বহু অংশ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায়। এই খহনীয়াৰ ফলত শতাধিক জিঅ' বেগো উটি যোৱা বুলি আমাৰ সংবাদদাতাই জনাইছে। খহনীয়াই নগৰখনৰ যোগাৰ্ছ পাৰ্ককে ধৰি নদী কাষৰীয়া ভালেমান অনুষ্ঠান প্ৰতিষ্ঠানলৈ ভাবুকি কঢ়িয়াই অনাত জনসাধাৰণ আতংকিত হৈ পৰিছে। আজি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই খহনীয়াৰ স্থান পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। যোৱা নিশাৰে পৰা অঞ্চলটোত খহনীয়া প্ৰতিৰোধৰ বাবে যুদ্ধকালীন ক্ষিপ্ৰতাৰে কাম কৰা হৈছে। এই সন্দৰ্ভত এয়া ডিব্ৰুগড়ৰ পৰা আমাৰ সংবাদদাতা যাদৱ গগৈ।
ডিব্ৰুগড় মহানগৰৰ মাজমজিয়াত কালিৰে পৰা মহাবাহু ব্ৰহ্মপুত্ৰ খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰি বহু অঞ্চল খহাই নিছে। মহানগৰখনৰ মাজমজিয়াৰ যোগাছ পাৰ্কত থকা যোগ কেন্দ্ৰ কাছাৰী ঘাটকে ধৰি প্ৰায় 30-40 মিটাৰ ব্ৰহ্মপুত্ৰ খহাই নিয়াৰ লগতে খ খ জিঅ' বেগো উটুৱাই নিয়ে। জিলা প্ৰশাসন তথা জলসম্পদ বিভাগে এই খহনীয়াৰ প্ৰতিৰোধৰ বাবে কালিৰে পৰা যুদ্ধকালীন গতিৰে কাম কৰিছে। অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে খহনীয়াস্থলী পৰিদৰ্শন কৰাৰ লগতে বগীবিল দলঙৰ সমীপত সৃষ্টি হোৱা বালিচৰ এই খহনীয়াৰ অন্যতম কাৰণ বুলি অভিহিত কৰে আৰু অতি শীঘ্ৰে উক্ত বালিচৰ খান্দি খহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীৰ লগত স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকন, জলসম্পদ বিভাগৰ উচ্চপদস্থ বিষয়াসকলে সংগ প্ৰদান কৰাৰ লগতে উক্ত স্থান পৰিদৰ্শন কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰিছে।
ধাতৱীয় জৈৱিক পৰিকাঠামোৰ বিকাশৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান আৰু অষ্ট্ৰেলিয়াৰ 3 গৰাকী বিজ্ঞানীলৈ 2025 বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱা হৈছে। ছুচুমু কিতাগাৱা, ৰিচাৰ্ড ৰবছন আৰু ওমৰ এম য়াঘি নামৰ এই বিজ্ঞানীকেইগৰাকীয়ে গেছ আৰু অন্য ৰসায়ন প্ৰবাহিত হ'ব পৰা বৃহৎ ব্যৱধান বিশিষ্ট আণৱিক পৰিকাঠামো বিকশাই তুলিছে। ছুচুমু কিতাগাৱা জাপানৰ কিয়টো বিশ্ববিদ্যালয়ৰ অধ্যাপক, ৰিচাৰ্ড ৰবছন অষ্ট্ৰেলিয়াৰ মেলবৰ্ণ বিশ্ববিদ্যালয়ৰ আৰু ওমৰ এম য়াঘিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপকৰূপে কৰ্মৰত হৈ আছে। বিজ্ঞানী 3 গৰাকীক 1 কোটি 10 লাখ ছুইচ ক্ৰনাৰেৰে পুৰস্কৃত কৰা হয়। ব্যৱসায়ী তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পন্নী ৰিণিকী ভূঞা শৰ্মাই বিধায়ক অখিল গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছে। শ্ৰীমতী ভূঞাৰ গোল্ডেন থ্ৰেডছ অৱ আছাম নামৰ সংস্থাই ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত ফেশ্বন শ্ব অনুষ্ঠিত কৰা বুলি বিধায়কগৰাকীয়ে কৰা অভিযোগ খণ্ডন কৰি তেওঁ আজি কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এই গোচৰ ৰুজু কৰে। আদালতে অহা 30 অক্টোবৰত গোচৰটোৰ শুনানি লোৱা হ'ব বুলি প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ ধেমাজি জিলাৰ চিমেনচাপৰিত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত প্ৰায় 37,000 আত্মসহায়ক গোটৰ মহিলাক 10,000 টকাকৈ উদ্যমিতা পুঁজিৰ চেক বিতৰণ কৰিব। চিমেনচাপৰিৰ ক্ৰীড়া প্ৰকল্পত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে জনসাধাৰণক উদ্দেশ্যি ভাষণ দিব। ইতিমধ্যে ইয়াৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চল আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। আজি পুৱা উদ্যান কৰ্তৃপক্ষই বন্তি প্ৰজ্বলনেৰে বুঢ়াপাহাৰ বনাঞ্চলৰ জীপ ছাফাৰী আজিৰে পৰা শুভাৰম্ভ কৰা বুলি ঘোষণা কৰে। ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত যোৱা নিশা বনৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত এজন চোৰাং চিকাৰী নিহত হয়। মৃত চোৰাং চিকাৰীজন দৰং জিলাৰ ভৱপুৰ গাঁৱৰ খলিলুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে। কুখ্যাত চোৰাং চিকাৰী ৰহমানক যোৱা বছৰ দৰং আৰক্ষীয়ে অস্ত্ৰ শস্ত্ৰসহ গ্ৰেপ্তাৰ কৰিছিল যদিও পাছত তেওঁ জামিনত মুক্তি লাভ কৰে। বনৰক্ষীৰ দলে ঘটনাস্থলীৰ পৰা 6 ৰাউণ্ড গুলীৰ লগতে এখন কোঠাৰ বন্দুকৰ চাইলেঞ্চাৰ হিচাপে ব্যৱহাৰ কৰা লোহাৰ পাইপ আৰু মোবাইল ফোন উদ্ধাৰ কৰে। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আৰক্ষীৰ সহযোগত ৰহমানৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। কাৰ্বি আংলং জিলাত পৰহিলৈ 5 বছৰ বয়সৰ তলৰ শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। জিলাখনত 90,000তকৈ অধিক শিশুক সামৰি মুঠ 654টা পলিঅ' বুথত এই খোৰাক দিবৰ বাবে 2,560 গৰাকী কৰ্মী নিয়োগ কৰা হৈছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ত আয়োজিত জিলা টাস্কফৰ্চৰ সভাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সচিব ৰাজেশন টেৰাঙে এই কথা সদৰি কৰে। তেওঁ কয় যে দেশত পলিঅ' ৰোগ সম্পূৰ্ণ শেষ হোৱা নাই, সেয়েহে উপৰাষ্ট্ৰীয় প্ৰতিষেধক অভিযান আৰম্ভ কৰিবলগীয়া হৈছে। সভাত উপস্থিত থকা শিক্ষা বিভাগ আৰু সমাজ কল্যাণ বিভাগৰ বিষয়াসকলকো প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচীত সহযোগ কৰিবলৈ যুটীয়া সচিবগৰাকীয়ে আহান জনায়। বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষৰ লগতে শোধনাগাৰৰ ঠিকাভিত্তিক প্ৰতিষ্ঠানৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি চিৰাং জিলাৰ ঢালিগড় বঙাইগাঁও শোধনাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰত আজি শ্ৰমিক সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে। শোধনাগাৰৰ ভিতৰচোৰাত নিৰ্মাণ কাৰ্যত জড়িত ঠিকাদাৰ গোষ্ঠীক অস্থায়ী শ্ৰমিকসকলক কামৰ পৰা অব্যাহতি দিয়াকে ধৰি কেইবাটাও দাবীত তেওঁলোকে 4 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। পৰৱৰ্তী বাতৰিৰ বাবে উভতি যাওঁ হওক পৰিস্মিতা দিহিঙীয়াৰ ওচৰলৈ।
বিটিচিৰ বিধায়িনী সভাৰ অধিৱেশন কাইলৈ অনুষ্ঠিত হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পঞ্চম বিটিচি পৰিষদীয় চৰকাৰৰ পাৰিষদসকলৰ শপত গ্ৰহণৰ পাছত প্ৰথমবাৰৰ বাবে এই অধিৱেশনৰ আহ্বান জনাইছে। কোকৰাঝাৰৰ বডোফা নগৰত থকা বিটিচি বিধায়িনী ভৱনত দিনৰ 10 বজাত এই অধিৱেশন আৰম্ভ হ'ব। আই আই টি গুৱাহাটীত অহা 10 অক্টোবৰৰ পৰা 3-দিনীয়াকৈ 10ম গৱেষণা আৰু ঔদ্যোগিক অভিৱৰ্তন অনুষ্ঠিত হ'ব। অভিৱৰ্তনৰ আয়োজক সমিতিয়ে প্ৰকাশ কৰা মতে এই অভিৱৰ্তনত দেশৰ কমেও 33খন বিশ্ববিদ্যালয়ৰ 1000 গৱেষক ছাত্ৰ ছাত্ৰীৰ লগতে 60টাৰো অধিক ষ্টাৰ্টআপ কোম্পানীয়ে অংশগ্ৰহণ কৰিব। 10 অক্টোবৰৰ সন্ধিয়া উদ্বোধনী অনুষ্ঠানৰ পাছতে কৰ্মশালা অনুষ্ঠিত হ'ব। এই কৰ্মশালাত 400ত গৱেষকে তেওঁলোকৰ গৱেষণা পত্ৰ পাঠ কৰিব। দক্ষিণ হালমাৰা জিলাৰ মানকাছৰৰ বাঘাপাৰাত আজি আঞ্চলিক ফুটবল প্ৰাইজমণি প্ৰতিযোগিতা আৰম্ভ হৈছে। অসম আৰু মেঘালয়ৰ মুঠ 32টা দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত স্থানীয় বিধায়ক আমিনুল ইছলাম, জিলা পৰিষদৰ সভানেত্ৰী তানজিনা খান আদিকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মেঘালয়ৰ নতুন ভাইটবাৰী ক্লাব আৰু মানকাছৰৰ টেপৰপাৰা ফুটবল ক্লাবৰ মাজত হোৱা উদ্বোধনী খেলখনত মানকাছৰ দল 2-0 গ'লত বিজয়ী হয়। আই চি চি এদিনীয়া মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি কলম্বোৰ আৰ প্ৰেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত অষ্ট্ৰেলিয়াই পাকিস্তানক জয়ৰ বাবে 222 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। পাকিস্তানে টছত জিকি অষ্ট্ৰেলিয়াক প্ৰথমে বেট ধৰাৰ বাবে আমন্ত্ৰণ জনায়। অষ্ট্ৰেলিয়াই নিৰ্ধাৰিত 50 অভাৰত 9টা উইকেট হেৰুৱাই 221 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ বেট মুনিয়ে সৰ্বাধিক 109 ৰাণ কৰে। পাকিস্তানৰ হৈ নাছৰা সান্ধুৱে 3টা, ৰামিন শামিম আৰু ফাতিমা সানাই 2টাকৈ উইকেট দখল কৰে। প্ৰতিযোগিতাত কাইলৈ বিশাখাপট্টনমত হ'বলগীয়া এখন খেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 3 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। তিনিচুকীয়াত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত 14,301 গৰাকী আত্মসহায়ক গোটৰ হিতাধিকাৰীক মুখ্যমন্ত্ৰীয়ে চেক প্ৰদান। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত চলিত মাহতে দিল্লীত ছিংগাপুৰৰ উচ্চায়ুক্তক সাক্ষাৎ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ তীব্ৰ ভাবুকি। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ খহনীয়াত ক্ষতিগ্ৰস্ত স্থান পৰিদৰ্শন। ধাতৱীয় জৈৱিক পৰিকাঠামোৰ বিকাশৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান আৰু অষ্ট্ৰেলিয়াৰ 3গৰাকী বিজ্ঞানীলৈ 2025 বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা। আৰু আই চি চি এদিনীয়া মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি অষ্ট্ৰেলিয়াৰ পাকিস্তানক জয়ৰ বাবে 222 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।